আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া প্ৰধান বাতৰিসমূহত আছে। লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ। গোলাঘাট জিলাৰ দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি খেলপথাৰত আজি অসম গণ পৰিষদৰ বৃহৎ সংকল্প সমাৱেশ। নিলম্বিত এ চি এছ বিষয়া নুপুৰ বৰাক ভূমি জালিয়াতিৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ বিৰুদ্ধে কেৰালাৰ জয়লাভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰে। সমষ্টিটোৰ আম্মসহায়ক গোটৰ 30,000ৰো অধিক মহিলালৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 10,000 টকাকৈ আঁচনিৰ প্ৰথম কিস্তিৰ ধন আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জিলাখনত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে। তেওঁ নাৰায়ণপুৰত 57 কোটি টকা ব্যয় সাপেক্ষ নিৰ্মিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদো উদ্বোধন কৰে।
2019 চনৰ 14 জুনত উপাচাৰ্যৰ কাৰ্যভাৰ গ্ৰহণেৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কাম কাজ আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল। সম্প্ৰতি সমাজ বিজ্ঞান বিজ্ঞান এই দুটা ফেকাল্টিৰে বিশ্ববিদ্যালয়খনত স্নাতক পাঠ্যক্ৰমৰ 15টা বিভাগ, স্নাতকোত্তৰ পাঠ্যক্ৰমৰ 13টা বিভাগত শিক্ষাদানৰ সুবিধা আগবঢ়াই অহা হৈছে। তদুপৰি 11টা বিভাগত PhD ডিগ্ৰীও প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰা হৈছে। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰণৰ যি যাত্ৰা, সেই যাত্ৰাত আজি এটা গুৰুত্বপূৰ্ণ দিন। বিশ্ববিদ্যালয় আৰম্ভ হোৱাৰ পিছত মূলত মাধৱদেৱ মহাবিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰক লৈয়ে আমি বিশ্ববিদ্যালয়ৰ কাম হাতত লৈছিলো। পৰৱৰ্তী সময়ত আমি সিদ্ধান্ত লৈছিলো যে ইয়াতে আমি নতুন শৈক্ষিক গাঁথনি নিৰ্মাণ কৰিম। আজি 57 কোটি টকাৰে 55 বিঘা ভূমি সামৰি আমি 4 মহলীয়া শৈক্ষিক ব্লক, উপাচাৰ্য পঞ্জীয়ক, অধ্যাপকৰ আবাস, দুমহলীয়া অতিথিশালা, মুখ্য প্ৰৱেশদ্বাৰ, আভ্যন্তৰীণ পথ, চাৰিসীমাৰ দেৱাল আদি নিৰ্মাণ কৰি বিশ্ববিদ্যালয়খনৰ উত্তৰণৰ দিশত আমি এক আজি মাইলৰ খুঁটা প্ৰতিষ্ঠা কৰিলোঁ।
মুখ্যমন্ত্ৰীগৰাকীয়ে তাঁতীবাহাৰত পিছলা ক্ৰীড়াসন্থা খেলপথাৰত এখন ষ্টেডিয়াম মুকলি কৰে। এই প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে 11 কোটি টকা ব্যয় কৰিছে। ইয়াৰ লগতে ডঃ শৰ্মাই নাৰায়ণপুৰত শ্ৰী শ্ৰী ধোৱাহাট বেলগুৰি সত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ বাবে চৰকাৰে 20 লাখ টকা ধাৰ্য কৰিছে। শিৱসাগৰ জিলাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত কাইলৈ হ'বলগীয়া মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'বলৈ কালি জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে সভাথলী পৰিদৰ্শন কৰে। তেওঁ বিভাগীয় বিষয়াসকলৰ সৈতে এই বিষয়ে মত বিনিময় কৰে। ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে অহা 8 ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগৰ এটা দল অসমলৈ আহিব। উপ নিৰ্বাচনী আয়ুক্তৰ নেতৃত্বত দলটোৱে নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব। 15 ফেব্ৰুৱাৰীৰ পাছত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত ডঃ সুখবীৰ সিং সান্ধু আৰু ডঃ বিবেক যোশীৰে গঠিত আয়োগৰ পূৰ্ণাংগ দল অসমলৈ আহি ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'ব। উপ নিৰ্বাচনী আয়ুক্তৰ নেতৃত্বত 8 ফেব্ৰুৱাৰীত আহিবলগীয়া দলটোৱে ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁলোকে প্ৰতিখন জিলাৰ আয়ুক্ত আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতেও আলোচনা কৰিব। দলটোৱে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। দুয়োটা দলে নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লৈ উভতি যোৱাৰ পাছতেই নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ফেব্ৰুৱাৰীৰ অন্তিম ভাগত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰিছিল। গোলাঘাট জিলাৰ দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি খেলপথাৰত আজি অসম গণ পৰিষদৰ বৃহৎ সংকল্প সমাৱেশ অনুষ্ঠিত হয়। দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতাই এই সমাৱেশত অংশ লয়। অসমীয়াৰ স্বাভিমান অটুট ৰাখি দেশৰ ভিতৰতে অসমক অগ্ৰণী ৰাজ্য হিচাপে আগুৱাই নিবলৈ দলটো দায়বদ্ধ হৈ থাকিব বুলি মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰে। এই সমাৱেশত দলটোৰ 10,000ৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। নিলম্বিত এ চি এছ বিষয়া নুপুৰ বৰাক ভূমি জালিয়াতিৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আজি পুনৰ গ্ৰেপ্তাৰ কৰিছে। বৰপেটা জিলাৰ আয়ুক্ত আৰু সহকাৰী আয়ুক্তই তদাৰকী কোষত নুপুৰ বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত তদাৰকী কোষে মালিগাঁৱৰ বাসগৃহৰ পৰা নিলম্বিত বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে। নুপুৰ বৰাই ধনৰ বিনিময়ত অৰ্ধশতাধিক লোকক জালিয়াতিৰে ভূমিৰ নাম জাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। তদন্তকালত তদাৰকী কোষে বৰপেটাত অভিযান চলাই 70 গৰাকী লোকৰ ভূমি নথি জব্দ কৰিছিল। পৰৱৰ্তী সময়ত জব্দকৃত ভূমিৰ নথিসমূহ পুনৰীক্ষণৰ বাবে তদাৰকী কোষে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে। নথিপত্ৰৰ বিসংগতি ধৰা পৰাৰ পিছতেই নুপুৰ বৰাক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। বৰপেটাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত নুপুৰ বৰাই 284 গৰাকী লোকক অবৈধভাৱে ভূমি পঞ্জীয়ন কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। গ্ৰেপ্তাৰৰ পাছত নুপুৰ বৰাক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ কাৰ্যালয়লৈ লৈ অনা হয়। 22 সংখ্যক বদুফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা 2025 আজি ভূটানৰ মহাৰাণী গ্যালুম অশী দৰ্জী ৱাংমো ৱাংচুকক প্ৰদান কৰা হয়। কোকৰাঝাৰত অৱস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৌহালাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভূটানৰ মহাৰাণীগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এটা স্মাৰক, আৰনাই, দখনা, এৰিচাদৰ আৰু নগদ 2,00,000 টকা। ভূটানৰ মহাৰাণী গ্যালুম অশী দৰ্জী ৱাংমো ৱাংচুকে চৰকাৰৰ সহযোগত দেশখনৰ জনসাধাৰণ আৰু প্ৰান্তীয় অঞ্চলৰ উন্নয়নৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। মহাৰাণীগৰাকীয়ে ভূটানৰ শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ক্ষেত্ৰতো বিশেষ বৰঙণি আগবঢ়াই আহিছে। বঁটা গ্ৰহণ কৰি মহাৰাণী ৱাংচুকে কয় যে ভাৰত আৰু ভূটানৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ লগত বড়ো সংস্কৃতি আৰু জনসাধাৰণৰ লগতে ভূটানৰ সম্পৰ্ক আছে। তেওঁ কয় যে বৰ্তমান চৰকাৰে গ্ৰহণ কৰা আঞ্চলিক অৰ্থনৈতিক পদক্ষেপে ভূটান আৰু অসমৰ উন্নয়ন তথা সমৃদ্ধিত বিশেষ অৰিহণা আগবঢ়াব।
I feel very happy today, I'm terribly honored to receive this very prestigious award, and I'm here with His Excellency the Governor of Assam, and here we have, I really feel a deep connection with the people of Bodoland, the Bodos, and the Assamese at large. So as I go home now today, I take back all the love that I've received, and I will carry that love back to all the Bhutanese who will love you even more. Thank you.
ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ কুঁৱৰী গাঁও পঞ্চায়তত 1,71,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘৰ গড়গুৰি গড়ালিৰ পৰা নিৰ্মাণ হ'বলগীয়া ন চাওডাং গড়কাপ্তানী পথটোৰ আজি বিধায়ক তৰংগ গগৈয়ে আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত বিধায়কগৰাকীয়ে কয় যে এই পথটিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে অঞ্চলবাসীৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব আৰু ই অঞ্চলটোৰ উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। যোৰহাট জিলাৰ মেলেং ফেচৱাল পথৰ উন্নয়ন আৰু উন্নীতকৰণ বিষয়ৰ পৰ্যালোচনাৰ বাবে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু যোৰহাট জিলা আয়ুক্ত জয় শিৱানী আজি এখন ৰাজহুৱা সভাত উপস্থিত থাকে। মেলেং জয়শ্ৰী বিদ্যালয়ত অনুষ্ঠিত এই ৰাজহুৱা সভাত ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অসমমালা 4ৰ অধীনত অনুমোদিত পথসমূহৰ নিৰ্মাণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। 175 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈ BTN ৰোডত শেষ হোৱা প্ৰায় 15 কিলোমিটাৰৰ এই পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হলে অঞ্চলটোৰ যাতায়াত আৰু অৰ্থ সামাজিক বিকাশত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে। ৭৯ সংখ্যক সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ আজি কোৱাৰ্টাৰ ফাইনেলত কেৰালাৰ হাতত ঘৰুৱা দল অসম 3-0 গ'লৰ ব্যৱধানত পৰাজিত হয়। চিলাপথাৰত অনুষ্ঠিত খেলখনত প্ৰথমাৰ্ধত কেৰালা দলৰ মনোজ এমেই 17 মিনিটত প্ৰথমটো গ'ল কৰে। পৰৱৰ্তী সময়ত মহম্মদ আজজলে কেৰালাৰ হৈ দ্বিতীয়টো গ'ল কৰে। আবুকৰ দিলছাদে চূড়ান্ত তথা তৃতীয় গ'লটো দিয়ে। অসম দলৰ ময়ূখ গগৈ, প্ৰাঞ্জল ভূমিকা, ঋতুৰাজ মোহন আৰু সুদীপ্ত কোঁৱৰে আক্ৰমণাত্মকভাৱে খেলিলেও বিশেষ সফলতা কৰিবলৈ সমৰ্থ নহ'ল। ইপিনে ঢকুৱাখনাৰ বিষ্টুৰাম দলে ক্ৰীড়াক্ষেত্ৰত অনুষ্ঠিত পশ্চিমবংগ আৰু ছাৰ্ভিচেছ দলৰ খেলত পশ্চিমবংগ পৰাজিত হয়। একেদৰে ৰেলৱে দল আৰু ৰাজস্থান দলৰ মাজত হোৱা আন এখন খেলত ৰেলৱে দলে জয়লাভ কৰে। পাঞ্জাব আৰু তামিলনাডুৰ মাজত অনুষ্ঠিত আনখন খেলত পাঞ্জাব দল বিজয় হৈ ছেমি ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰে। প্ৰতিযোগিতাৰ ছেমি ফাইনেলৰ খেলসমূহ অহা 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ, গোলাঘাট জিলাৰ দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি খেলপথাৰত আজি অসম গণ পৰিষদৰ বৃহৎ সংকল্প সমাৱেশ আৰু 79 সংখ্যক সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ বিৰুদ্ধে কেৰালাৰ জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই।